লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্রাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে
সুপাৰ হিটছ 93.5 ৰেড এফএমত অসমৰ হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে নিবিড় জোনাকে। চিঠিখন আহিছে লখিমপুৰ ঢকুৱাখানাৰ পৰা। তেওঁ লিখিছে, হাই পাহিবা, মোৰ নাম নিবিড় জোনাক, মোৰ ঘৰ ঢকুৱাখানাত। আশা কৰোঁ তুমি ভালে আছা, ভগৱানৰ কৃপাত মোৰো ভালেই। তোমাৰ এই ৰেড এফএম লাভ ষ্টৰীটো প্ৰায়ে শুনো, লাইভ শুনিবলৈ নাপাওঁ তথাপিও ডাউনলোড কৰি শুনো। মোৰ এই লাভ ষ্টৰীবোৰ শুনি খুব ভাল লাগে, বিশেষকৈ তোমাৰ মাতটো শুনিলে শুনি থাকিব মন যায়। তুমি লাভ ষ্টৰীবোৰ ইমান ধুনীয়াকৈ শ্বেয়াৰ কৰা শুনি খুব ভাল লাগে, সেয়েহে তোমাৰ মাতৰ লগতে মোৰো লাভ ষ্টৰীটো শ্বেয়াৰ কৰিব মন গ'ল। মোৰ বিশ্বাস তুমি মোৰ লাভ ষ্টৰীটো প্ৰকাশ কৰিবা বুলি। পাহিবা, মোৰ এই লাভ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ তুমিয়ে মোৰ জীৱনৰ লগৰী। পাহিবা, মই বৰ্তমান ঢকুৱাখানা কলেজৰ 6th semester ছাত্ৰ। মোৰ ভালপোৱা আৰম্ভ হৈছিলে ক্লাছ 10th থাকোঁতে। বহুদিনৰ পৰা অকলশৰীয়া হৈ আছিলোঁ। এনেতে হঠাতে মোৰ জীৱনলৈ এজনী মৰম লগা ছোৱালী আহিছিল। তাইৰ নাম অৰ্পিতা। তাইৰ ঘৰো ঢকুৱাখানাতে। তাইক মই প্ৰথম দেখিছিলোঁ আমাৰ খুৰাৰ ছোৱালীজনীৰ লগত। সিহঁত দুজনী তেতিয়া স্কুলৰ পৰা আহি আছিলে, তেতিয়াই মই তাইক প্ৰথম দেখিছিলোঁ। সেইদিনা আছিলে 2014 March। পাহিবা, তাইক মই প্ৰথম দেখিয়েই চিনাকি হ'বৰ মন গ'ল। তাৰপিছত পাহিবা, তাইক মই সদায় ফ'ল' কৰিব ধৰিলোঁ। চ' আজি আমি শুনি গৈ থাকিম নিবিড় জোনাকৰ লাভ ষ্টৰী, তুমিয়ে মোৰ জীৱনৰ লগৰী। 93.5 ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে।
Super Hits 93.5 Red FM and welcome back. So here's a weekend special show Red FM Love Story. Honiya Swaji, Nibir Chunakar Love Story, Tumiye Mor Jibonor Logori. Agalo chali kise, Edin kotha tu bhontiye gom pale. Aro tai ghorot ahi mok khudhile.
Tur laaj nai, mor tu laaj ase, mor tu khonman ase, eneke je piche piche ghuri phura swalir ke.
Moi ekdum swali pisa goi thoka nai, mu kaam asile goi aslu kunba coincidentally agot thaki gol moi.
সেইটো মানে তই নাছিলি ন, তোৰ নিচিনা একেই দেখাত লৰা, একদম একেই চিৰকুটটো।
পিছা কৰি যে নাথাকো, কিয় পিছা কৰিম বাৰু কচোন বাৰু।
শুনি
কিবা বে,
চিনাকি হলি নে নাই?
আৰে ফালতু কথা, আমাৰ চিনাকি চিনাকি হ'ব মন গ'লে ডাইৰেক্ট চিনাকি হ'ম, হোৱা নাই এতিয়ালৈকে, মোৰ মন যোৱা নাই, মই পিছা কৰি থকা নাই বে, মই নিজৰ কামত গৈছো ভাই।
আচ্ছা ঠিক আছে, হ'ব দে, মই এনেই সুধিছিলো মানে ক'ৰবাত হেল্প চেল্প লাগে নেকি। ঠিক আছে দে,
সেইটো কথা ন, যদি চিনাকি কৰি দিব বিচাৰে ডাইৰেক্ট কৈ চিনাকি কৰি দে ভাই, এইবোৰ ফালতু কথা কৈ নাথাকিব।
দম দিছ নেকি?
দম দিয়া নাই, কৈছো
ভালকে ক, ৰিকুৱেষ্টৰ টোনত ক।
হ'ব চিনাকি কৰাই দিবি বে, কি লাগে তোক?
দে উলিয়া, কিমান আছে দাদা? চা,
300 আছে, 100 ল'ব দিম আৰু, তাতকে নাপাওঁ।
100
হ'ল?
অঁ দে, আগতে দে,
ল জনী মৰ তই, ল।
থেংক ইউ।
তাই কাইলৈ চিনাকি কৰি দিম বুলি মোক ক'লে। চ' নিবিড়ৰ ভনীয়েকে অৰ্পিতাৰ সৈতে নিবিড়ৰ চিনাকি কৰাই দিম বুলি ক'লে। চ' কাইলৈ দিনটো কি হয় মানে আমি লাভ ষ্টৰীত গম পাম, আগুৱাই গৈ থাকিম যেতিয়া চিঠিখনৰ সৈতে। 93.5 ৰেড এফএম বজাতে ৰহো।
Red FM Love Story, Love Story RJ Pahir Khoite,
Super Hits 93.5 Red FM Mot Mons Abner Khoite Pahir Khuniya Sabni Weekend Special Show Red FM Love Story Aji Khuniya Su Nibir Junakar Love Story Tumiye Mor Jibonor Lokori Aglata Likhi Se Pizdina Pahiba School Suti Pisot Moi Roya Su Logoretar Logot Tar Pisot Hihot Ahi Pale Ar Bhontiye Duror Porai Siori Kole
তই 100 দিছিলি ন, তাৰে এয়া এয়া হৈছে অৰ্পিতা, অৰ্পিতা এয়া হৈছে মোৰ অলগদ্ধ দাদা, আৰু তাৰ লগত এইটো খকুৱা বন্ধু যিটো খালি খাওঁ খাওঁকে থাকে। বল এতিয়া আমি খাওঁ, তাহাঁতে কথা পাতক, উই ডোণ্ট ৱান টু বি হাবাব, নহয় কি বুলি কয়, কাবাব মে হাৰ্ডি, অলদো আই এম দ্য কাবাব ইউ আৰ দ্য হাৰ্ডি। বল ঐ বল, শাট আপ, বল।
তই ইমান ধুনীয়াকে ইন্ট্ৰডাকচন,
বাই।
তেনেকৈ আমাৰ চিনাকি হ'ল, আৰু স্কুলৰ পৰা আহোঁতে কেতিয়াবা দুই এটা আমি কথা পাতোঁ। চ' নিবিড় আৰু অৰ্পিতাৰ সৈতে চা চিনাকি কৰাই দিলে নিবিড়ৰ ঘনীয়েকে। চ' আমি আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 ৰেড এফএম বজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ সৈতে।
সুপার হিটস 93.5 রেড এফএমত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি শুনি আছো নিবিড় জোনাকৰ লাভ ষ্টৰী তুমিয়ে মোৰ জীৱনৰ লগৰী। আগলৈ তেওঁ লিখিছে, এমাহমানৰ পিছত মই তাৰ পৰা ফোন নম্বৰটো বিচাৰিলোঁ। তাই নিজৰ মাকৰ নম্বৰটো মোক দিলে যিহেতু তাইৰ ফোন নাছিলে। চ' এনেকৈ আমি ফোনত নহ'লে SMS-ত কথা পাতোঁ। তেনেকৈ আমি ভাল ফ্ৰেণ্ড হৈ গ'লোঁ। সকলো কথা আমি শ্বেয়াৰ কৰা হ'লোঁ। এইখিনিতে আপোনাক মই এটা কথা কওঁ, যদি এই লাভ ষ্টৰীটি আপুনি ৰেড এফ এম এছএমএছ ইউটিউব চেনেলটিত শুনা নাই তেতিয়াহ'লে আপুনি এটা ফেক চেনেলত লাভ ষ্টৰীটি শুনি আছে। চ' কাইণ্ডলি আপোনালোকে লাভ ষ্টৰীসমূহ ৰেড এফ এম এছএমএছ ইউটিউব চেনেলটিতহে শুনিব। প্লিজ চেক কৰক যে আপুনি এতিয়া বৰ্তমান ষ্টৰীটো কোনটো চেনেলত শুনি আছে, আৰু যদি আপুনি বেলেগ চেনেলত শুনি আছে তেতিয়াহ'লে প্লিজ চেনেলটি আনচাবস্ক্ৰাইব কৰক। আৰু যদি আপুনি ৰেড এফ এম এছএমএছ ইউটিউব চেনেলত শুনি আছে তেতিয়াহ'লে আপুনি একদম কাৰেক্ট চেনেলত আছে। চ' আগবাঢ়িছোঁ আজি ষ্টৰিটোৰ সৈতে। আমি চব কথা শ্বেয়াৰ কৰা হ'লোঁ। এনেকৈয়ে ছমাহমান পাৰ হৈ গ'ল। পাহিবা মই মনে মনে অৰ্পিতাক ভাল পাই পেলাইছিলোঁ, কিন্তু তাইক ক'বলৈ ভয় লাগিছিল। যদি তাই মোক ভাল নাপাওঁ বুলি কয়, যদি আমাৰ বন্ধুত্ব নাইকিয়া হৈ যায়, মনটোৱে নামানিলে। সেইবাবে ভণ্টিক ক'বলৈ গ'লোঁ যে মই তাইক ভাল পাওঁ। ভণ্টিয়ে কথাটো গৈ তাইক ক'লে। তাই ওলোটাই ৰিপ্লাই দি পঠিয়ালে যে মই হেনো তাইক নিজে কথাটো ক'ব লাগিব। পিছদিনা পাহিবা মই তাইক সুধিবলৈ গ'লোঁ লগৰ এজনৰ লগত। পাহিবা যেতিয়া তাই ওচৰলৈ আহিলে মোৰ জীৱ কঁপিব ধৰিলে। তাই নিজেই মোক সুধিলে, কি ক'বা কোৱা, মই লাজে ভয়ে তাইক ভাল পাওঁ বুলি ক'লোঁ। তাই ৰিপ্লাইত এইটোৱে ক'লে, ইমান দিন লাগিলে নে এইটো কথা ক'বলৈ, আৰু তাইও আই লাভ ইউ টু বুলি ক'লে। সেইদিনাৰে পৰা আমাৰ ৰিলেশ্যনশ্বিপ ষ্টাৰ্ট হ'ল। চ' অৰ্পিতা আৰু নিবিড় এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে। আমিও আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপার হিটস 93.5 রেড এফ এমত মই সবনা খুদে পাহি এণ্ড ওয়েলকাম ব্যাক টু উইকেণ্ড স্পেশাল শ্ব' রেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো নিবিড় জোনাকৰ লাভ ষ্টৰী তুমিয়ে মোৰ জীৱনৰ লগৰী। আগলৈ তেওঁ লিখিছে, এনেকৈয়ে আমাৰ ভালপোৱা চলি গৈ থাকিলে। তাৰপিছত মোৰ HSLC এক্সাম আহি পালে। এক্সাম দিলোঁ আৰু ভালো হ'ল, সেইবাবে মই লক্ষীমপুৰত পঢ়িবলৈ গুচি গ'লোঁ। তথাপিও আমি মাজে মাজে ফোন নহ'লে SMS-ত কথা পাতোঁ। এদিন তাই মোৰ লগত কথা পাতি থাকোঁতেই ককায়েকে গম পালে আৰু তাইক খুব পিটিলে। সেইদিনাৰে পৰা ফোন চুব দিয়া নাই তাইক। তাৰপিছত মই তাইৰ লগত কথা পতা বন্ধ হৈ গ'ল। তথাপিও ভণ্টিৰ পৰা তাইক খবৰবোৰ লৈ থাকোঁ। এনেকৈ তাইৰ HSLC এক্সাম আহি পালে আৰু ৰিজাল্টো ভালেই হ'ল। ওচৰৰে কলেজ এখনত তাই এডমিশ্যন ল'লে। পাহিবা তাৰপিছত তাই নতুন ফোন এটা ল'লে। আমি আকৌ আগৰ দৰে কথা পাতিব ধৰিলোঁ। এনেকৈ দুটা বছৰ পাৰ হৈ গ'ল। আমি আগুৱাই গৈ থাকিম ষ্টৰিটিৰ সৈতে। নাইট ইজ 3.5 ৰেড এফ এম বাজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
সুপার হিটস 93.5 রেড এফ এমত মই আপোনাক সুধি পাহি এণ্ড ওয়েলকাম ব্যাক। চলি আছে উইকেণ্ড স্পেশাল শ্ব' রেড এফ এম লাভ ষ্টৰী। শুনি আছে আপুনি নিবিড় জোনাকৰ লাভ ষ্টৰী তুমিয়ে মোৰ জীৱনৰ লগৰী। আগলৈ তাই লিখিছে, পাহিবা তাইৰ আকৌ কি হ'ল নাজানো, কেইদিনমানৰ পৰা তাইৰ ফোন SMS নহা হ'ল। এদিন তাই মোলৈ ফোন কৰিলে আৰু ক'লে,
পাগল হ'লা নেকি, কি কথা কৈছা ভে, অকণমান সুস্থকৈ ভাবা, এনেকুৱা দিছ না, এনেকৈ নহয়, অকণমান ভাবি চিন্তি কিবা এটা সিদ্ধান্ত লওঁ।
মুঠতে মোক ব্ৰেকআপ লাগে।
তেনেকৈ লাগে বুলি ক'লে কেনেকৈ হ'ব কোৱাচোন, বাৰু দুয়োটাই প্ৰব্লেমছখিনি যি হয় ছল্ভ কৰি ল'ব লাগিব ন।
মই সেইবোৰ নাজানো, মোক মুঠতে ব্ৰেকআপ লাগে।
আৰে এনেকৈ
আৰু ফোন মেছেজ নকৰিবা, বাই,
হেল্ল'।
সেইদিনা পাহিবা মোৰ মনটো খুব বেয়া লাগিলে। কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগিলে, একেবাৰে মই বুজিয়ে পোৱা নাছিলোঁ। তথাপিও ভণ্টিৰ পৰা তাইৰ খবৰবোৰ লৈছিলোঁ। কাৰণটো সোধাত ভণ্টিও নাজানো বুলি ক'লে। তাৰপিছত মোৰ HS এক্সাম ইমান এটা ভাল নহ'ল আৰু সেইবাবে মই ঢকুৱাখানাতে পঢ়িবলৈ গুচি আহিলোঁ আৰু সেইখন কলেজতে এডমিশ্যন ল'লোঁ যিখন কলেজত তাই পঢ়ি আছে। পাহিবা তাইৰ লগত কথা নাপাতা মোৰ অলমষ্ট 4 মাহ হৈ গ'ল। চ' যিটো ৰিলেশ্যনশ্বিপ স্মুথলি চলি আছিলে, হঠাতে সেই ৰিলেশ্যনশ্বিপটোৰ পৰা ৱৰ্ক আউট কৰিলে অৰ্পিতাই। এতিয়া আকৌ তেওঁলোকৰ কিন্তু দেখা দেখি হ'ল, কাৰণ দুয়ো আকৌ ছেম কলেজতে লগ পালে। চ' এনেকৈ বাৰু থাকিব পাৰিবনে একেখন কলেজতে নমতাকৈ, জানিবলৈ অপেক্ষা কৰক। এণ্ড 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছো উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো নিবিড় জোনাকৰ লাভ ষ্টৰী তুমিয়ে মোৰ জীৱনৰ লগৰী। আগলৈ তাই লিখিছে, এনেকৈ মই কলেজত গৈ তাইক দেখুৱাবলৈ বেলেগ ছোৱালীৰ লগত কথা পাতিছিলোঁ যাতে তাই জ্বলে। এমাহ পাৰ হৈ গ'ল, তাৰপিছত মই তাইৰ লগৰ ছোৱালীৰ পৰা গম পালোঁ যে তাই আজিও মোক ভাল পায়। তাই একচুৱেলি মোৰ পৰা ব্ৰেকআপ বিচাৰিছিলে ককায়েকৰ ভয়ত, কিন্তু এতিয়াও তাই মোক ভাল পায়। সেই কথা ৰিয়েলাইজ কৰি মই আকৌ তাইৰ ওচৰলৈ উভতি গ'লোঁ, তাইক ক্ষমা বিচাৰিলোঁ, তাইক মই ভাল পাওঁ বুলি স্বীকাৰ কৰিলোঁ, তাইক এৰি থাকিব মই নোৱাৰোঁ বুলি ক'লোঁ। তাইও মোক সেইদিনা সাবুতি ধৰি বহুত কান্দিলে আৰু ক'লে তাইও মোক বহুত ভাল পায়। এনেকৈ পাহিবা আমাৰ ভালপোৱা আকৌ আগৰ দৰে চলি গৈ থাকিলে। ছ' কিবা এটা কাৰণত অৰ্পিতা আচলতে নিবিড়ৰ লাইফৰ পৰা ৱৰ্কআউট কৰিছিল আৰু ৰিজনটো হৈছে অভিয়াছলি ঘৰৰ ফেমিলিৰ প্ৰেছাৰ। কিন্তু যেতিয়া ওচৰতে আছে, যেতিয়া একেখন কলেজতে পঢ়ি আছে, ডেফিনেটলি তেওঁলোকে এইটোৱে সেইটোক এভইড কৰিব নোৱাৰা হৈ গ'ল। এণ্ড ফাইনেলি দ্য ট্ৰুথ প্ৰিভেইলড, দে আৰ ইন লাভ এণ্ড ষ্টিল ইন লাভ। ছাৰ কিছু কথা লিখিছে, আগুৱাই গৈ থাকিম। এণ্ড 93.5 ৰেড এফ এম পৰ্যায়ত ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
চুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি। এণ্ড ৱেলকাম বেক টু উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। শুনি আছো নিবিড় জোনাকৰ লাভ ষ্টৰী, তুমিয়ে মোৰ জীৱনৰ লগৰী। আগলতা লিখিছে, পাহিবা অৰ্পিতাই মোক খুব মৰম কৰে আৰু তাই বহুত কেয়াৰ লয় মোৰ। কেতিয়াবা দুই এটা কথাত আমাৰ সৰু সুৰা কাজিয়া লাগে, বাট চৰি কৈ আকৌ ভালো হৈ যায়। পাহিবা অৰ্পিতাৰ খং উঠিলে মোৰ চাই খুব বেছি ভাল লাগে, কাৰণ তাইৰ মুখখন একদম ৰঙা পৰি যায় আৰু মুখ ফুলাই বহি থাকে, খুব মৰম লাগে। পাহিবা আমাৰ ভালপোৱা এতিয়া 6 বছৰ অতিক্ৰম কৰিলে। পাহিবা শেষত মই অৰ্পিতাক এইটোৱেই ক'ব বিচাৰোঁ, তুমি মোৰ জীৱনলৈ অহাৰ বাবে তোমাক ধন্যবাদ দিছোঁ। আৰু ৰেড এফ এমৰ জৰিয়তে মই মোৰ ভণ্টিক এটা বিগ থেংক ইউ দিব বিচাৰোঁ, কাৰণ তাই সহায় নকৰাহেঁতেন আজি মই এইখিনি আগবাঢ়িব নোৱাৰিলোঁ হয়। পাহিবা এইটোৱে আছিলে মোৰ লাভ ষ্টৰী, আশা কৰোঁ তুমি মোৰ লাভ ষ্টৰীটো প্ৰকাশ কৰিবা বুলি। থেংক ইউ পাহিবা ৰেড এফ এমৰ দৰে এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ বাবে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, তুমি সদায় আমাৰ মাজত থাকিবা আৰু তোমাৰ শুৱলা মাতৃ সকলোতে যেন জিলিকি ৰয়। শেষত এতিয়া তোমাৰ মৰমৰ নিবিড় জোনাক ঢকুৱাখানাৰ পৰা। থেংক ইউ ছ' মাছ নিবিড়, তুমি তোমাৰ ষ্টৰী শ্বেয়াৰ কৰিলা। এণ্ড আই হোপ যে তোমাৰ আৰু অৰ্পিতাৰ ৰিলেশ্যনশ্বিপ খুব ধুনীয়াকৈ আৰু স্মুথলি যাতে আগবাঢ়ি গৈ থাকে। এণ্ড য়েছ, আমি পাৰ্টনাৰৰ নাম চেঞ্জ কৰি দিওঁ, গতিকে নিবিড় তোমাৰ পাৰ্টনাৰৰ নামো আমি চেঞ্জ কৰি দিছোঁ। এণ্ড আই হোপ ডেট শ্বুড নট বি এন ইছ্যু। এণ্ড থেংক ইউ ওৱান্স এগেইন ফৰ শ্বেয়াৰিং ইয়াৰ ষ্টৰী। বেলি আছিলে আজিৰ ষ্টৰী, তুমিয়ে মোৰ জীৱনৰ লগৰী। এইখিনিতে কওঁ, আপুনি আপোনাৰ ষ্টৰীসমূহ পঠিয়াই থাকিব চিঠিৰ যোগেদি। ঠিকনাটি ফেচবুক আৰু ইনষ্টাগ্ৰামত আছে, মই ফেচবুকত আছোঁ এজ ৰেড এফ এম আৰ জে পাহি, ইনষ্টাগ্ৰামত আছোঁ এজ আৰ জে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে এট আৰ জে পাহি ৰেড এফ এম। আৰু প্লিজ আপোনালোকে ৰেড এফ এম এছএমএছ ইউটিউব চেনেলটিৰহে লাভ ষ্টৰীসমূহ শুনিব, যদি বেলেগ চেনেলত শুনি আছে সেই চেনেলটি ফেক হয়, গতিকে প্লিজ ফেক চেনেলছবোৰ এনকাৰেজ নকৰিব। এতিয়া বিদায় লৈছোঁ, এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ। 93.5 Red FM bajate raho 93.5 Red FM 3.5 bajate raho।